বাতৰি পঢ়িছো সমুজ্জ্বল শ্ৰদ্ধেজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ অধ্যক্ষতাত কালি শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হয়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আৰজিকৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। ভাৰতৰ সুমিত আণ্টিৰে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিনত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ পূবৰ দায়িত্বত থকা সচিব জয়দীপ মজুমদাৰে সংবাদ মাধ্যমৰ আগত কয় যে এয়া হ'ব কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ব্ৰুনেই যাত্ৰা। তেওঁ কয় যে ভাৰত আৰু ব্ৰুনেইৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰতৰ এক ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ব্ৰুনেই হৈছে গুৰুত্বপূৰ্ণ অংশীদাৰ। এই ভ্ৰমণকালত ব্ৰুনেইৰ সৈতে নতুন সহযোগিতা তথা সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হ'ব। দেশখনৰ সৈতে প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি, মহাকাশ প্ৰযুক্তি, স্বাস্থ্য, দক্ষতা বিকাশৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আলোচনাত মিলিত হ'ব। দেশখনত 14,000ৰো অধিক ভাৰতীয় লোক আছে আৰু ইয়াৰ ভিতৰত ভালেসংখ্যক লোক চিকিৎসা সেৱা আৰু শিক্ষকতাৰ সৈতে জড়িত হৈ আছে। ভাৰতে মহাকাশ অভিযানৰ সময়ত 3খন বুজাবুজি চুক্তিৰ জৰিয়তে ব্ৰুনেইৰ পৰা গুৰুত্বপূৰ্ণ সহযোগিতা লাভ কৰি আহিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ভাৰতে ব্ৰুনেইৰ পৰা দ্বিপাক্ষিক সহযোগিতা লাভ কৰি আহিছে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ আমন্ত্ৰণ মৰ্মে 4 আৰু 5 ছেপ্টেম্বৰত ছিংগাপুৰ ভ্ৰমণ কৰিব। উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতা, আঞ্চলিক আৰু গোলকীয় পাৰস্পৰিক বিষয়সমূহৰ সন্দৰ্ভত নেতা দুয়োগৰাকীয়ে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত আৰু ছিংগাপুৰৰ সম্পৰ্কত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আছিয়ান দেশসমূহৰ ভিতৰত ছিংগাপুৰ হৈছে ভাৰতৰ অন্যতম বাণিজ্যিক অংশীদাৰ আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উৎস। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ অধ্যক্ষতাত কালি মেঘালয়ৰ শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যটন মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰে। সন্মিলনত শেখাৱতে কয় যে দেশৰ পৰ্যটনৰ সামগ্ৰিক বৃদ্ধি আৰু উন্নয়নৰ বাবে মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই বৈঠকৰ জৰিয়তে বিশ্ব পৰ্যটনৰ মানচিত্ৰত স্থান লাভ কৰা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীসমূহ অধিক উন্নত কৰা, বিকল্প গন্তব্য স্থানসমূহক অধিক আকৰ্ষণীয় কৰি তোলা তথা এই খণ্ডত বিপণন, সুৰক্ষা, যোগাযোগ, পৰিষ্কাৰ পৰিচ্ছন্নতা আদিত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে পৰ্যটন উদ্যোগটোক অধিক আগুৱাই নিবৰ বাবে PPP মডেল অৰ্থাৎ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত গুৰুত্ব শেহতীয়াকৈ বৃদ্ধি পাইছে, সেয়ে পৰ্যটন ক্ষেত্ৰখনে ব্যক্তিগত বিনিয়োগকাৰীক আদৰিবৰ বাবে সাজু হৈ উঠিছে বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপতো আলোকপাত কৰে। তেওঁ ৰাজ্যসমূহক বিভিন্ন খণ্ডত পৰ্যটন উন্নয়নৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈ আহান জনায়। মন্ত্ৰীগৰাকীয়ে আজি দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাত ৰাজ্য আৰু জিলা পৰ্যায়ৰ পৰ্যটন বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত হোৱা এইখন হৈছে তৃতীয়খন বৈঠক। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চণ্ডীগড় আৰু গোৱাত অনুষ্ঠিত 2খন বৈঠকত অংশগ্ৰহণ কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই পশ্চিমবংগৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক চিকিৎসালয়খনত হোৱা বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে তেওঁক চিকিৎসালয়খনত সংঘটিত এগৰাকী যুৱ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ সন্দৰ্ভতো সোধা পোছা অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় বায়ুসেনা বাহিনীৰ মিগ-29 শ্ৰেণীৰ এখন যুদ্ধ বিমান যোৱা নিশা ৰাজস্থানৰ বাৰ্মাৰৰ ওচৰত ভূপতিত হয়। বায়ুসেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিশাৰ প্ৰশিক্ষণৰ সময়ত বিমানখন এটা জটিল প্ৰযুক্তিগত সমস্যাৰ সন্মুখীন হয় আৰু ইয়াৰ ফলত বিমানখনৰ চালকে বিমানখনৰ পৰা ওলাই আহিবলৈ বাধ্য হয়। সূত্ৰটোৱে কৈছে যে চালকগৰাকী সুৰক্ষিত অৱস্থাত আছে আৰু ইয়াৰ ফলত কোনো সম্পত্তি অথবা জীৱন হানি হোৱা নাই। বায়ুসেনা বাহিনীয়ে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। ভাৰতৰ সুমিত আন্তিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্ৰত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত 70.59 মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই এই কৃতিত্ব অৰ্জন কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ পেৰা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ এছ এল ফ্ৰী শিতানত ভাৰতৰ নীতেশ কুমাৰে ডেনিয়েল বেডহেলক 21-14, 18-21, 23-21 গেমত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। একেদৰে পুৰুষৰ ছিংগলছৰ এছ এল ফ'ৰ শিতানত ভাৰতৰ সুভাষ য়াচিৰাজেও ৰূপৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকী ফাইনেলত যোৱাবাৰৰ বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে 9-21, 13-21 গেমত পৰাস্ত হয়। ইপিনে মহিলাৰ ছিংগলছৰ এছ ইউ ফাইভ শিতানত ভাৰতৰ পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে ৰূপৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকী ফাইনেলত চীনৰ য়াং কিউজিয়াৰ বিৰুদ্ধে পৰাজিত হয়। আন এগৰাকী ভাৰতীয় খেলুৱৈ মনীষা ৰামাদাসে মহিলাৰ ছিংগলছৰ এছ ইউ ফাইভ শিতানত ডেনমাৰ্কৰ কেথৰিন ৰজেনগ্ৰেনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জয় কৰিছে। মহিলাৰ ছিংগলছৰ এছ এইচ ছিক্স শিতানত ইণ্ডোনেছিয়াৰ ৰীণা মাৰ্লিনাক 21-14, 21-6 গেমত পৰাস্ত কৰি ভাৰতৰ নিত্যা শ্ৰী শিৱানে ব্ৰঞ্জৰ পদক দখল কৰিছে। ইপিনে ভাৰতৰ শীতল দেৱী আৰু ৰাকেশ কুমাৰৰ যুটীটোৱে পেৰা আৰ্চাৰীৰ মিক্সড টিম কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছে। চলিত পেৰালিম্পিকছৰ পঞ্চম দিনা কালি ভাৰতৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিছকাছ থ্ৰৰ এফ 56 শিতানৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে। এয়া হল পেৰালিম্পিকছত খেলুৱৈগৰাকীৰ একেৰাহে দ্বিতীয়টো ৰূপৰ পদক। এই পদকসমূহ জয় কৰাৰ সুবাদত ভাৰত সম্প্ৰতি 3টা সোণ, 5টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 15টা পদকেৰে পদক তালিকাৰ পঞ্চদশ স্থানত আছে। প্ৰতিযোগিতাত আজি শ্বুটাৰ অৱনী লেখৰাই দ্বিতীয়টো সোণৰ পদকৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অৱনীৰ লগতে মনা আগৰৱালে মহিলাৰ 50 মিটাৰ ৰাইফল ফ্ৰী পজিচনছৰ এছ এইচ ৱান শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে মহিলাৰ ৰিকাভ আৰ্চাৰীত ভাৰতৰ পূজাই পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ শ্বটপুটৰ এফ 34 শিতানৰ ফাইনেলত ভাৰতৰ ভাগ্যশ্ৰী যাদৱে শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ প্ৰয়াস কৰিব। পুৰুষৰ হাইজাম্পৰ টি 63 শিতানৰ ফাইনেলত ভাৰতৰ মৰিয়াপ্পান থাংগাভেলু, শৈলেশ কুমাৰ আৰু শাৰদ কুমাৰেও দেশৰ হৈ পদক অৰ্জনৰ প্ৰয়াস চলাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰা সুমিত আন্তিলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পেৰালিম্পিকছত একেৰাহে অৰ্জন কৰা 2টা সোণৰ পদক আৰু অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শনেৰে খেলুৱৈগৰাকী চেম্পিয়নসকলৰ মাজতো বিশেষ হিচাপে পৰিগণিত হৈছে। এই সাফল্যই অগণন লোক, বিশেষকৈ যুৱচামক অনুপ্ৰাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তিলৰ এই প্ৰদৰ্শনক ব্যতিক্ৰমী হিচাপে অভিহিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈগৰাকীয়ে অসাধাৰণ ধাৰাবাহিকতা আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈগৰাকীক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে চলিত পেৰিছ পেৰালিম্পিকছৰ মহিলাৰ বেডমিণ্টনৰ এছ ইউ ফাইভ শিতানত পদক অৰ্জন কৰা ভাৰতৰ থুলাচিমাথি মুৰুগেছানী আৰু মনীষা ৰামাদাসক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই দিনটোক ভাৰতীয় বেডমিণ্টনৰ বাবে উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। বিশ্বমানৰ ক্ষমতা আৰু মানসিক শক্তিৰে দুয়োগৰাকী খেলুৱৈ এই সাফল্য অৰ্জন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে ভৱিষ্যতৰ বাবেও খেলুৱৈ দুয়োগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছে যে এই বিজয়ে বেডমিণ্টনৰ প্ৰতি অগণন যুৱ খেলুৱৈৰ মাজত আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক এই খেলৰ সৈতে জড়িত হোৱাৰ উপৰি সাফল্য অৰ্জনৰ বাবে প্ৰেৰণা যোগাব। তেওঁ খেলুৱৈ দুগৰাকীক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁলোকৰ সাফল্যৰে দেশক গৰ্বিত কৰি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও খেলুৱৈ দুগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োগৰাকী খেলুৱৈ বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। তেওঁলোকে নিষ্ঠা আৰু অধ্যৱসায়ৰ জৰিয়তে এই বিশেষ কৃতিত্ব কঢ়িয়াই আনিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে খেলুৱৈ দুগৰাকীৰ সাফল্যই উঠি অহা চমকো অনুপ্ৰেৰণা যোগাব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি 3-দিনীয়া ভ্ৰমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। ভাৰতৰ সুমিত আন্তিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিনথ্ৰত খিতাপ অক্ষুণ্ণ ৰাখিছে আৰু ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি নৰকান্ত কৰিম। নমস্কাৰ।